প্ৰিয় শ্ৰোতা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ডক্টৰ অনামিকা ৰয় সোঁৱৰণী ন্যাস আৰু ৰেডিঅ' জ্ঞান তৰংগৰ সহযোগত অনুষ্ঠানটি প্ৰস্তুত কৰা হৈছে। প্ৰিয় শ্ৰোতা, প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে আমাৰ সাধাৰণ জনসাধাৰণ কিমান সজাগ সেই বিষয়ে জানিবলৈ আমি গুৱাহাটীৰ ভেটাপাৰা অঞ্চলৰ কেইগৰাকীমান গৃহিণীৰ সৈতে এক চমু আলোচনা কৰিবলৈ বিচাৰিছোঁ। জীৱনৰ বহু বসন্ত গৰকা অভিজ্ঞ বাইদেউকেইগৰাকীয়ে এই সন্দৰ্ভত কি কয় শুনো আহকচোন। প্ৰথমে মই বাইদেউকেইগৰাকীৰ সৈতে শ্ৰোতাসকলক পৰিচয় কৰাই দিছোঁ। মোৰ সৈতে আছে ইন্দু দেৱী বাইদেউ, মোৰ সৈতে আছে নিৰুপমা শৰ্মা বাইদেউ, আন এগৰাকী বাইদেউ আছে, তেওঁৰ নামটো হৈছে ৰত্না দেৱী, আৰু লগতে মোক বিভিন্ন ধৰণে এই অনুষ্ঠানটিত সহায় কৰা জ্ঞান তৰংগৰ এগৰাকী নিয়মীয়া শ্ৰোতা ভাৰতী ডেকা বাইদেউ আহি উপস্থিত হৈছে। প্ৰতিগৰাকী বাইদেউকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আজিৰ এই আলোচনা এতিয়া আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। বাইদেউ, প্ৰথমেই আপোনালোক সকলোকে আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
ধন্যবাদ।
প্ৰথমেই মই ভাৰতী ডেকা বাইদেউক যদি এটা প্ৰশ্ন সোধোঁ যে বাইদেউ, প্ৰাকৃতিক দুৰ্যোগ মানে আপোনাৰ মনলৈ কিনো ভাৱ আহে?
দুৰ্যোগ সাধাৰণতে দুই ধৰণৰ হ'ব পাৰে।
হয়,
এটা ধৰক প্ৰাকৃতিক দুৰ্যোগ যিটো নেচাৰেলি হয়, আৰু এটা ধৰক আমি মানুহে নিজে সৃষ্টি কৰোঁ দুৰ্যোগ।
হয়,
আৰু প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত পৰে ধৰক ভূমিকম্প, বানপানী, ধুমুহা, বজ্ৰপাত, আৰু ধৰক এই বৰষুণৰ সময়ত যে ভূমিস্খলন হয়,
কিনকিনীয়া
বৰষুণত
পাহাৰীয়া
অঞ্চলত, এইবিলাক কৃত্ৰিম প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰতে পৰে। আৰু এটা আছে আমি মানুহবিলাকে নিজে সৃষ্টি কৰোঁ, সেইটো হ'ল কৃত্ৰিম বানপানী আৰু এই পাহাৰৰ মাটি যে খহি পৰে ভূমিস্খলন। আৰু কৃত্ৰিম বানপানীটো আমি মানুহে নিজে সৃষ্টি কৰা বুলিয়ে ক'ব লাগিব, কাৰণ ধৰক আমি মানুহবিলাকে সজাগ নহয়, সচেতন নহয়। আমি ব্যৱহাৰ কৰা পেলনীয়া সামগ্ৰী বুলি নলা নৰ্দমাত এইবিলাকত পেলাই দিওঁ, ফলত পানী আমাৰ ওলাই যোৱাৰ ব্যৱস্থাটো বন্ধ হৈ যায়, নলা নৰ্দমা বন্ধ হৈ যায়, সেইকাৰণেও আমাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আৰু বাকীবিলাকতো নেচাৰেলি, আৰু কেতিয়াহে আমি গম নাপাওঁ, দুৰ্যোগ দুৰ্যোগে আৰু
প্ৰাকৃতিক দুৰ্যোগ নহয় জানো। আৰু এতিয়া প্ৰতিটো প্ৰাকৃতিক দুৰ্যোগত সহায়ক হোৱাকৈ আমি প্ৰত্যেকেই লগত আচলতে এটা আপতকালীন টোপলা বা ইংৰাজীত যদি আমি কওঁ ইমাৰ্জেঞ্চি কিট ৰখাটো দৰকাৰ। এতিয়া মই যদি নিৰুপমা শৰ্মা বাইদেউক এটি প্ৰশ্ন সোধোঁ যে আপতকালীন টোপোলা মানেনো কি, আৰু এই আপতকালীন টোপোলাত কি কি সামগ্ৰী থাকিব লাগে সেই বিষয়ে আপুনি জ্ঞাতনে বাইদেউ?
হয়, আপতকালীন টোপোলাটো হৈছে যে আমি যেতিয়া বিপদত পৰোঁ বা ঘৰৰ পৰা আমি দূৰলৈ বা নিৰাপদ ঠাইলৈ ওলাই যাবলগীয়া হয়, তেতিয়া অন্ততঃ আমাৰ হাতত এটা পানী বটল, এটা টৰ্চ লাইট, তাৰোপৰি শুকান বস্তু যেনে ধৰক চিৰা, মুড়ি, বিস্কুট, এনেকুৱা ধৰণৰ কিছুমান বস্তু, তাৰোপৰি এটা অতি দৰকাৰী বস্তু এটা হুইচেল, যাতে আমাৰ কিবা এটা বিপদ হৈছে আমি হুইচেল মাৰি দিলে অন্য মানুহে বা ধৰক যিবোৰ ছিকিউৰিটি থাকে তেওঁলোকে শুনি যাতে আমাক উদ্ধাৰ কৰিব পাৰে, সেইবোৰ লাগে। লগত আমাৰ টুথপেষ্ট, টুথব্ৰাছ বা যিখিনি আমাৰ ঔষধ পাতি সেইখিনি আমাৰ দৰকাৰ, এটা ফাৰ্ষ্ট এইড বক্স, সেইখিনি প্ৰাথমিক চিকিৎসা, সেইবোৰ খুবেই আমাৰ দৰকাৰ। সেই বস্তুবোৰ আমি আগতীয়াকৈ এটা মানে বেগত সেইবোৰ যোগাৰ কৰি থকাটো নিতান্তই প্ৰয়োজন।
খুব সুন্দৰভাৱে আপুনি ক'লে। এতিয়া এই একেটা প্ৰশ্নই, অৰ্থাৎ ৰত্না দেৱী বাইদেউক যদি মই প্ৰশ্ন কৰোঁ যে আমাৰ নিৰুপমা শৰ্মা বাইদেৱে যিখিনি কথা ক'লে, মোৰ প্ৰশ্নটো আছিল যে আপতকালীন টোপোলা মানে কি আৰু আপতকালীন টোপোলাত কি কি সামগ্ৰী থাকিব লাগে, তেখেতে যিখিনি কথা ক'লে সেইখিনিত আপুনি সহমত নে আপতকালীন টোপোলাত ইয়াৰ উপৰিও আৰু অন্য সামগ্ৰীও থকাটো দৰকাৰ বুলি আপুনি ভাবে বাইদেউ?
আপতকালীন মানে কি আৰু, জৰুৰীকালীনটো বুজাইতো, তাতে ৰেডিঅ' এটাও দৰকাৰ, মানে বাতৰিখিনি আমি যাতে আগতে অকণমান শুনি পেলাই আগতীয়াকৈ কিবা এটা ব্যৱস্থা কৰিব পাৰোঁ, মানুহে মানুহ জানিব পাৰিব।
বাইদেউ, আপুনি ৰেডিঅ'ৰ কথা কৈছে, আপুনি ৰেডিঅ' শুনেনে?
ৰেডিঅ' শুনো।
হয়, আজি টেলিভিশ্যন, ইণ্টাৰনেট, ছ'চিয়েল মিডিয়াৰ যুগত আপুনি এতিয়াও ৰেডিঅ' শুনি থকা বুলি যিটো আপুনি ক'লে সেয়া শুনি কিন্তু আমাৰ ভাল লাগিছে। আচলতে ৰেডিঅ'টো খুব দৰকাৰী হয়। আৰু কি কি থাকিব লাগে বাইদেউ আপদকালীন টোপলত?
এইকেইটাতো মোৰ আগতো তেখেতে ক'লে
হয়,
দৰকাৰী বস্তু খোৱা বস্তু লাগে, পানীৰ বটল লাগে, যিবিলাক আমাৰ টেলিফোন নম্বৰ, পাছপৰ্ট তেনেকুৱা ধৰণৰ কাগজ পাতিখিনি আমি সংৰক্ষণ কৰি পেলাই তাতে ৰাখিম।
মানে আপুনি ক'ব বিচাৰিছে যে দৰকাৰী আমাৰ যিবোৰ নথি পত্ৰ,
ফোন নম্বৰ,
হয়,
এনেকুৱা ধৰণৰ বস্তুখিনি আমি লগত ৰাখিলে মানে সুবিধা হয় নিজৰ কাৰণে।
হয়, ভাৰতী ডেকা বাইদেউ, তেওঁসকলে যিখিনি কথা ক'লে, মোৰ প্ৰশ্নটো আছিল যে আপদকালীন টোপোলাত কি কি সামগ্ৰী থাকিব লাগে, তেওঁসকলে ক'লে আৰু কিবা থাকিল নেকি?
নিৰুপমা বাইদেউ আৰু ৰত্নাবাইদেউ ঠিকেই কৈছে, এইখিনি দৰকাৰী যিটো আমাৰ ধৰক ঘৰৰ আৱশ্যকীয় নথি পত্ৰ, ধৰক বাৰ্থ চাৰ্টিফিকেট, পাছপৰ্ট, তাৰপিছত আমাৰ ধৰক এইবিলাক মাটিৰ কাগজ, সম্পত্তিৰ কাগজ, আৰু ধৰক আমাৰ কিছুমান ধৰক ইঞ্চুৰেঞ্চ পলিচি থাকে প্ৰত্যেকৰে, তাৰপিছত ফিক্সড ডিপজিট থাকে, এইবিলাক আমি কি কৰিব লাগে, এটা পলিথিন বেগত পানীয়ে হওক বা ভোটতে নষ্ট নোহোৱাকৈ আমি এটা হেৰিত পেক কৰি থৈ দিব লাগে, যাতে আমি ক'ৰবাত গ'লে এই আপদকালীনটো ওপৰত থৈ দিলে লৈ যাব পাৰোঁ। তাৰমানে এইটো খুব দৰকাৰী বস্তুৱে। আৰু ধৰক পাৰিলে এযোৰ কাপোৰ, চেণ্ডেল, দুটা গিলাচ ইমাৰজেঞ্চিৰ সময়ত ব্যৱহাৰ কৰাৰ কাৰণে, এইবিলাকো ৰাখিব লাগে। আৰু মোবাইল ফোনটো চাৰ্জাৰ হোৱাৰ কাৰণে লগত ৰাখিব লাগে, তাৰমানে
সেইটো কিন্তু খুব দৰকাৰী হয়,
সেইখিনিও ৰাখিব লাগে। আৰুতো যথেষ্ট বস্তু আছে, তথাপি বাইদেউ এইখিনি হ'লে আৰু আমি তিনিদিনৰ কাৰণে হ'লেও ঔষধটো লাগিবই। ঔষধটো ধৰক আমাৰ অতি দৰকাৰী বস্তু, প্ৰত্যেকৰ ঘৰতে ধৰক বিশেষভাৱে সক্ষম লোকো আছে, বৃদ্ধ মানুহো বহুত আছে, ধৰক আমাৰ ধৰক যিটো সাধাৰণতে আমি সদায় ব্যৱহাৰ কৰা ঔষধ, ডায়েবেটিছ হওক, প্ৰেছাৰ হওক, সেই মেডিচিনখিনি আমি ৰাখিব লাগে, বৃদ্ধ লোকৰ চশমাযোৰো ৰাখিব লাগে, আৰু বিশেষভাৱে সক্ষম যিখিনি ৰোগী আছে তেওঁলোকে ব্যৱহাৰ কৰা আহিলা পাতিখিনিও আমি লগত ৰাখিব লাগে। তেতিয়া কমেও আমি 3-4 দিন চলি যাব পাৰোঁ এই আপাতকালীন টোপোলাটো যদি ৰেডি কৰি থওঁ।
হয়, অৰ্থাৎ প্ৰতিটো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যদি আমি এনেধৰণে প্ৰত্যেকেই একোটাকৈ আপদকালীন টোপোলা যদি সাজু কৰি ৰাখোঁ, সেয়া যথেষ্ট আমাৰ সহায়ক হ'ব বুলি আপোনালোকে ভাবেনে? আমি যিখিনি আলোচনা কৰিলোঁ যে আপদকালীন টোপোলাত এনেধৰণৰ সামগ্ৰীবোৰ ৰখাটো দৰকাৰ, এতিয়া সেইখিনি সামগ্ৰী যদি আপুনি ৰাখে, সেই প্ৰাকৃতিক দুৰ্যোগৰ সময় সহায় হ'ব বুলি ভাবেনে?
নিশ্চয় হ'ব,
হ'ব, সহায় হ'ব কিয় নহ'ব,
কাৰণ ধৰক আমাৰ সেই যিকেইটা দৰকাৰী বস্তু, বা মোৰ ধৰক প্ৰেছাৰ আছে, মই মোৰ নিজৰটোকে কৈছোঁ, মোৰ যদি প্ৰেছাৰৰ টেবলেটটো নাপাওঁ মোৰ কিবা এটা বিপদ হ'ব, গতিকে মই যদি আগতেই মোৰ প্ৰেছাৰৰ টেবলেটটো ভৰাই থওঁ, গেষ্ট্ৰিকৰ টেবলেটটো মই ঠিক কৰি থওঁ, তেতিয়া মই সেই বিপদৰ পৰা মুক্ত হ'ম।
হয়, আপোনালোকে খুব সুন্দৰভাৱে ক'লে যে আপদকালীন টোপোলাত কি কি সামগ্ৰী থাকিব লাগে, কিন্তু আপোনালোকে ৰাখেনে বাইদেউ? মই যদি সুধোঁ যে এতিয়া যদি মই চাবলৈ বিচাৰোঁ যে আপুনি আপদকালীন টোপোলা এটা সাজু কৰি ৰাখিছেনে, তাৰ ধৰি লওক মোৰ এনেধৰণৰ লাগে যে নাই বোধহয় খুব সম্ভৱতঃ উত্তৰ হ'ব, কিন্তু মই জানিব বিচাৰিছোঁ যে মই নিজে সেইটো কেতিয়াও মই ৰখা নাই, কিন্তু এই অনুষ্ঠানবোৰ কৰাৰ পাছৰ পৰা আমি কিন্তু সেই দিশত অকণমান সতৰ্ক হৈছোঁ। এতিয়া বাইদেউক যদি মই সুধোঁ যে আপুনি আপদকালীন টোপোলা এই মুহূৰ্তত যদি মই চাব বিচাৰোঁ, আপুনি সাজু কৰি ৰাখিছেনে?
নাই
ৰখা বাইদেউ, আপুনি ৰাখিছেনে?
নাই
ৰখা।
এতিয়া
হয়, আজি এই অনুষ্ঠানটো আমি কৰিছোঁ আপোনালোকৰ সৈতে, আজি আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ সৈতে মন খুলি কথা পাতিছোঁ। এতিয়া এইখিনি আলোচনা কৰাৰ পাছত পৰৱৰ্তী সময়ত আপোনালোকে এই আপদকালীন টোপোলা এটা সাজু কৰি ৰাখিবনে?
নিশ্চয় ৰাখিম, নিজৰ কাৰণে নহ'লেও মোৰ নাতি আছে, ল'ৰা আছে, বোৱাৰী আছে, তেওঁলোকৰ কাৰণে হ'লেও, বা যাতে মই সেই বিপদৰ সময়ত অন্য এগৰাকী মানুহ বা অন্য এজন মানুহকো মই আগ কিবা সুবিধা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম।
নিশ্চয়। শ্ৰোতাসকল শুনি আছে আমাৰ এটি বিশেষ অনুষ্ঠান সাৰথি, আৰু আজি মোৰ সৈতে বহুকেইগৰাকী বাইদেউ আছে, আৰু তেওঁসকলৰ সৈতে আমি প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে কিছু কথা পাতি আছোঁ। আমাৰ সৈতে আছে ইন্দু দেৱী বাইদেউ। বাইদেউ, আপুনি বাৰু কওকচোন যে জৰুৰী সেৱা বুলি আমি সততে কওঁ, জৰুৰী সেৱানো কি, সেই বিষয়ে যদি আপুনি অকণমান কয়, আৰু লগতে জৰুৰী সেৱাৰ যিবোৰ নম্বৰ, সেই নম্বৰবোৰ আপুনি বাইদেউ সংগ্ৰহ কৰেনে?
ধন্যবাদ। জৰুৰী সেৱাৰ সেৱাকালীন হ'ল যে যেতিয়া আমাৰ
এতিয়া আমি জানো যে আমি মানৱ জীৱনত প্ৰতিটো মুহূৰ্ততে আমি বিপদৰ সন্মুখীন হৈ আছো বা হৈ থাকিব লাগিব। সেয়ে আমি সকলো মুহূৰ্ততে সকলো সময়তে আমি যাতে জৰুৰীকালীন যিটো সেৱা সেই সেৱাটো আমি গ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় মানে প্ৰস্তুতি হৈ থাকিব লাগে। যেনেকৈ ধৰক আমাৰ ঘৰত আজি চুৰি হ'ল, লগে লগে যাতে আমি থানাত জনাব পাৰোঁ, পুলিচ সেৱাৰ আমি নাম্বাৰটো লগত ৰাখোঁ, লগে লগে যাতে জনাই দিব পাৰোঁ, তেখেতসকলে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু ধৰক আজি মোৰ ঘৰত বেমাৰ এটা হ'ল, মোৰ কোনো সহায় নাই, সেইখিনি সময়ত আমি হস্পিটেলৰ যিটো এম্বুলেঞ্চ নাম্বাৰ সেইটো যদি আমি লগত ৰাখোঁ তেতিয়া আমি লগে লগে খবৰ দিলে আমাৰ 108 এম্বুলেঞ্চ হওক বা বিভিন্ন ধৰণৰ সেৱাবিলাকৰ আমাৰ জৰুৰীকালীন যিবিলাক সেৱা গাড়ী সেইবিলাক আমাৰ আহি যাব আৰু এই বেমাৰৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। তাৰপিছতে ধৰক আমাৰ হঠাতে ধৰক ঘৰত কিবা এটা অগ্নিসংযোগেই হ'ল বা এটা বিপদ আহিলে সেইখিনি সময়ত আমিতো কাকো নাপাম, ঘৰত কিবা এটা হ'ল সেইখিনি সময়ত আমি ধৰক অগ্নি নিৰ্বাপক বাহিনীক আমি তৎক্ষণাত জনাব লাগিলে, তেতিয়া আমি তৎক্ষণাত তেওঁবিলাকৰ যদি আমাৰ নাম্বাৰটো লগত থাকে তেতিয়া আমি তেওঁবিলাকক যাতে আমাৰ তেতিয়া ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিলে আহি তৎক্ষণাত আমাৰ জুই নোমাৰ ব্যৱস্থা গ্ৰহণ কৰে। ঠিক তেনেকৈ আমাৰ ইলেক্ট্ৰিকেল যদি কিবা এটা গণ্ডগোল হয়, ধুমুহা আহিলে, ধুমুহাত যদি আমাৰ কিবা এটা প্ৰব্লেম হ'ল, শ্বৰ্ট হ'ল বা কিবা হ'ল, আমি যদি ইলেক্ট্ৰিক নাম্বাৰটো লগত ৰাখোঁ তেতিয়া আমি যদি জনাই দিব পাৰোঁ বোৰ্ডৰ ইলেক্ট্ৰিক অফিচলৈ তেতিয়া আমাৰ সেই সুবিধাটো আমি গ্ৰহণ কৰিব পাৰিম, তৎক্ষণাত আমি নিৰাপদ অৱস্থালৈ আহিব পাৰিম।
এতিয়া বাইদেউ মোৰ প্ৰশ্নটো হ'ল যে আপুনি এই জৰুৰী সেৱাৰ নম্বৰবোৰ সংগ্ৰহ কৰেনে?
মই এই জৰুৰী নম্বৰবিলাক সদায় আমাৰ যিহেতু পেপাৰবিলাকত প্ৰতিটো সপ্তাহতে এই নাম্বাৰবিলাক আহে, এই নাম্বাৰবিলাক মই সদায় এটা জেগাত এনেকুৱা এটা জেগাত মই ডায়েৰী ব্যৱহাৰ কৰোঁ, ডায়েৰীত মই চিৰিয়েলি নাম্বাৰবোৰ ৰাখি থওঁ আৰু এই ডায়েৰীখন মই কি কৰোঁ যাতে সহজতে পোৱা জেগা যেনেকৈ ধৰক টিভিৰ ওচৰত টেবুল আছে বা তাত আমি ফাইল যুগুতাই থৈ দিওঁ, তিনিটা চাৰিটা ডায়েৰী বহাই থৈ দিওঁ, তাৰ ওপৰত লিখি থওঁ এইটো মানে জৰুৰীকালীন সেৱাৰ নাম্বাৰ, তাত লগে লগে আমি ইপৰত হোৱাৰ লগে লগে যাতে বহীখন আমি নাম্বাৰটো গ্ৰহণ কৰিব পাৰোঁ আৰু ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, এই ব্যৱস্থাটো মই সদায় লগত ৰাখোঁ, এইটো এটা আৰু সুবিধাজনক জেগাত সেইকাৰণে ৰাখোঁ যাতে আমি তৎক্ষণাত পাওঁ, চকুত যাতে পৰে। গতিকে এইখিনি ব্যৱস্থা গ্ৰহণ কৰি এইকেইটা বিভাগত আমি সহজতে যোগাযোগ ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। ইয়াত বাহিৰেও আৰু বিভিন্ন আছে, সেইটো অৱশ্যে চিন্তা কৰিলে ওলাব
নিশ্চয়। অৰ্থাৎ আমি জৰুৰী সেৱাৰ যিবোৰ নম্বৰ সেয়া আমি সংগ্ৰহ কৰাটো খুবেই দৰকাৰী, নহয় জানো? এতিয়া মই পুনৰ আহিছোঁ নিৰুপমা শৰ্মা বাইদেউৰ ওচৰলৈ। বাইদেউ, ভূমিকম্প আহিলে আপুনি কি কৰে?
ভূমিকম্প আহিলে সাধাৰণতে আমি মুকলি ঠাইলৈ ওলাই যাওঁ, তাৰপিছতে কিবা জৰুৰী কিবা কিবি দৰকাৰ হোৱা সা সৰঞ্জাম আগতেই যোগাৰ কৰি থওঁ, সেইবোৰ জৰুৰী নম্বৰ সহজে চকুত পৰাকৈ ৰাখোঁ, গধুৰ বয় বস্তু আলমাৰীৰ ওচৰত আমি নাথাকোঁ, তেনেকুৱা কিছুমান আমি ভূমিকম্প আহিলে কিছুমান নিয়ম আমি কৰোঁ আৰু। সাধাৰণতে দৌৰা ঠপৰা কৰিব নালাগে আৰু ভূমিকম্প হৈ থকা সময়খিনিত দৌৰা ঠপৰা নকৰাই ভাল। যদি কিবা আপোনাৰ ধৰক টেবুল আছে টেবুলৰ তলত বা বিছনাৰ তলত তেনেকুৱাবিলাক জেগাতেই থকাটো ভাল।
হয়, ৰত্না দেৱী বাইদেউ আছে আমাৰ সৈতে। ৰত্না দেৱী বাইদেউ, আপোনাক যদি মই একেটা প্ৰশ্ন সোধোঁ, অৰ্থাৎ ভূমিকম্প আহিলে আপুনি কি কৰে? আমাৰতো ভূমিকম্প ইয়াত হৈয়ে থাকে উত্তৰ পূৰ্বাঞ্চলত,
ভূমিকম্পটো আমাৰ অসমত সঘনাই হৈ থাকে,
সঘনাই হৈ থাকে, কি কৰে বাৰু?
ল'বলগীয়া সাৱধানৰ ভিতৰত মানে কি আৰু, অকণমান প্ৰথমতে পৰমপিতা পৰমাত্মাকে আমি স্মৰণ কৰিব
লাগিব,
তেখেতে সৃষ্টিকৰ্তা মানে ৰক্ষাকৰ্তা, তো তাৰপিছতে আমি নিমিত্ত হিচাপে আমি নিজৰ নিজৰ যিবিলাক বুদ্ধি মানে সেইখিনি কৰিব লাগিব।
আপুনি কি বুদ্ধি ইয়াত প্ৰয়োগ কৰে সেইটো যদি কয়?
সুৰক্ষিত হৈ থাকিবৰ কাৰণে টেবুলৰ তল চল এনেকুৱা ধৰণৰ বস্তু বাছি লওঁ, তাতে সোমাই থাকোঁ তেনেকুৱা
হয়
আৰু কি কৰে।
ঠিকে আছে, আপুনি কৈছে। ইন্দু দেৱী বাইদেউ আছে, বাইদেউ ভূমিকম্প আহিলে আপুনি কি কৰে?
ভূমিকম্প আহিলে সাধাৰণতে মই মোৰ নিজৰ কথাটো কৈছোঁ, মই বিশেষ লৰা ঢপৰা নকৰোঁ, মই যদি শুই আছোঁ
ধৰি লওক জোকাৰিলে কোনোখন আচলতে ফেন মই লক্ষ্য কৰোঁ, পোনপ্ৰথমে লক্ষ্য কৰোঁ ফেনখন জোকাৰিছে নেকি, পালেংখন জোকাৰিছে নেকি, যেতিয়া জোকাৰি মই চাইলেণ্টলি মানে বাবাক ইয়াত কৰোঁ, ভগৱানক
ইয়াত,
ভগৱান তুমিয়ে ৰক্ষাকৰ্তা, এই বিপদত তোমাৰ বাহিৰে আৰু কোনো নাই, নিমিত্ত হুলস্থুল নকৰোঁ। কিন্তু মনে মনে ভাবোঁ যে যদি মই বিচনাখনৰ পৰা নামি হঠাৎ যাব লগা হ'ল কলৈ যাওঁ, তেতিয়া মই নিৰ্বাচন কৰি ৰাখোঁ যে মোৰ ডাইনিং টেবুলৰ আচুতীয়া জেগাত আছে, এইখিনিত সোমালে ঘৰটো এই পৰিলেও তাত মানে হেৰি নহয়, অসুবিধা নহয়, বা চুকত কোণাৰ টেবুল এখন আছে টেবুলৰ তলত সোমাবলৈ, বা বিচনাৰ তলত ওখ যদি বিচনা আছে ভাবি থাকোঁ যে ঘপককৈ তাৰ তলত সোমামগৈ, এইখিনি ভাবি কৰি থাকোঁতে ভগৱানৰ ইচ্ছাত আজিলৈকে তেনেকুৱা দৌৰিছোঁ হোৱা নাই, আৰু এইখিনিয়ে মই ব্যৱস্থা গ্ৰহণ কৰোঁ। কিন্তু মই লৰা ঢপৰা নকৰোঁ বা বাহিৰলৈ ওলাই নাহোঁ, কাৰণ বাহিৰলৈ ওলাই অহাৰ আগতে আমি জানো যে ক'লৈ যাম, কাৰণ গুৱাহাটীততো কনষ্ট্ৰাকশ্যন চাৰিওপিনে মুকলি জেগাটো নাই, আহিলে আমি মুকলি জেগালৈ যাব লাগে, কিন্তু মুকলি জেগাটো নাই, গতিকে আমি ঘৰৰ ভিতৰতে এইখিনি ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু লগে লগে কৰোঁ কি, লগত সদায় আমাৰ টৰ্চটো থাকে বা মোৰ মোবাইলটো লগত থাকে, এই দুটা বস্তু লগত লৈ ভিতৰ সোমাওঁ আৰু, এইখিনিয়ে আৰু সাধাৰণতে।
বাইদেউ খুব সুন্দৰভাৱে ক'লে, আপোনাৰ অভিজ্ঞতা কিছু ক'লে আপুনি। শ্ৰদ্ধাসকলে শুনি আছে আমাৰ এটি বিশেষ অনুষ্ঠান সাৰথি, আৰু আজি মোৰ সৈতে আছে চাৰিগৰাকী বাইদেউ, আৰু তেওঁসকলৰ সৈতে প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে আমি কিছু কথা আলোচনা কৰি আছোঁ। বাৰু এতিয়া বতাহ ধুমুহাৰ বতৰ, চাৰিওফালে এতিয়া কেৱল বতাহ ধুমুহা, বিজুলী, ঢেৰেকনি, আৰু কোনো কোনো ঠাইত আপোনাৰ বজ্ৰপাতো পৰিছে। এতিয়া কথা হ'ল যে এইবোৰোতো প্ৰাকৃতিক দুৰ্যোগে বাইদেউ, নহয় জানো? এতিয়া বতাহ ধুমুহা, বিজুলী, ঢেৰেকনি, বজ্ৰপাত ইত্যাদি যেতিয়া আহে, তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে, সেইটো এটা ডাঙৰ প্ৰশ্ন। প্ৰথমতে মই ভাৰতী ডেকা বাইদেউৰ পৰা আৰম্ভ কৰিছোঁ যে বাইদেউ কি কৰিব লাগে বতাহ ধুমুহা, বিজুলী, ঢেৰেকনি, বজ্ৰপাত তেনেকুৱা ধৰণৰ সময়খিনিত আমি কি কৰিব লাগে বা কি কৰিব নালাগে?
বতাহ ধুমুহা, বিজুলী, বজ্ৰপাত এইবোৰ দিলে আমি ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগে। যদি বাহিৰত থাকোঁ সেইটো বেলেগ কথা, কিন্তু ঘৰৰ ভিতৰত থাকিলে আমি ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে, বাহিৰত ওলাব নালাগে। আৰু যদি আমি বাহিৰত থাকোঁ তেতিয়া ধৰক ধুমুহা আহিলে কি কৰিব লাগে, আমি খোলা ঠাইত থাকিব নালাগে।
বাইদেউ এইখিনিতে মোৰ মনত পৰিছে, যোৱা 25 এপ্ৰিলত
হয়
সাংঘাতিকভাৱে ধুমুহা বতাহ আহিছিল, আৰু সেই সময়খিনি মই বাহিৰত আছিলোঁ, এখন গাড়ীৰ ভিতৰত মই যাত্ৰা কৰি আছিলোঁ। তেতিয়া মোৰ মনত পৰিলে যে নহয়, এনেকুৱা সময়ত আমি গাড়ীৰে গৈ থকাটো বিপদজনক, আৰু তেতিয়া আমি কি কৰিলোঁ, আমি এটা মুকলি ঠাই আমি গাড়ীখন ৰখাই দিলোঁ। বাইদেউ আপুনি কি ভাবে যে মই যিটো কাম কৰিলোঁ সেইটো শুদ্ধ কৰিছোনে?
যদি গাড়ীখন যিখিনি ঠাইত ৰখাইছে সেই ঠাইখিনি ওচৰত যদি কোনো লাইট পোষ্ট নাই বা মেইন ডাঙৰ লাইটৰ টান নাই, ডাঙৰ চাইনবোৰ্ড নাই বা ওখ গছ নাই, তেতিয়াহ'লে ঠিকে আছে ঠাইখিনি, গাড়ী ৰখা ঠাইখিনি। কিন্তু এইবিলাকৰ ওচৰত ধৰক লাইট পোষ্ট, ওখ গছ, তাৰপিছত ডাঙৰ চাইনবোৰ্ড, তাৰপিছত মেইন লাইন য'ত ওপৰেদি গৈছে সেইবিলাকৰ তলত গাড়ী কেতিয়াও ৰাখিব নালাগে, ধুমুহাৰ সময়তে হওক বা ভূমিকম্পৰ সময়তে হওক বা বানপানীৰ সময়তে হওক, মানে ঠাইখিনি ঠিকে আছে বাৰু যদি এই বস্তুকেইটা ওচৰত নাই।
মই ৰত্না বাইদেউ দেৱীৰ ওচৰলৈ আহিছোঁ। বাইদেউ আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাইছে বজাৰ সমাৰ কৰিবলৈ, আৰু তেনেকুৱা সময়তে যথেষ্ট প্ৰকাণ্ডভাৱে আপোনাৰ বতাহ ধুমুহা আহিছে বিজুলী ঢেৰেকনিৰে সৈতে, আপুনি কি কৰিব বাইদেউ?
মইতো প্ৰথম কথা কৈছোঁ যে প্ৰথমতে ভগৱানক ভাবিম, পৰমাত্মা পৰমেশ্বৰকে ভাবিম, তাৰপিছত মই চিন্তা,
বাইদেউৰ কথাৰ পৰা এনেকুৱা লাগিছে যে বাইদেউ খুব ধাৰ্মিক, এগৰাকী ধৰ্মপৰায়ণ মহিলা, বাৰু যি কি নহওক তাৰপিছত কি কৰিব?
তাৰপিছত ভাবিম যে নিৰাপত্তাটো কিবা এটাতো লাগিব নিজে মানে বাচিবৰ কাৰণে, এতিয়া ওচৰত যদি ক'ৰবাত দোকান বা মানুহৰ ঘৰেই হওক তেনেকুৱা যদি নিৰাপদ ঠাই পাওঁ লাহে লাহে তাতে সোমাম।
মই আহিছোঁ এবাৰ নিৰুপমা শৰ্মা বাইদেউৰ ওচৰলৈ। বাইদেউ আপুনি ঘৰৰ ভিতৰতে আছে, ঘৰত কোনো নাই, আৰু সেইখিনি বতাহ ধুমুহা আহিছে, আপোনাৰ বিজুলী মানে কাৰেণ্টটো আপোনাৰ নাইকিয়া হৈ গৈছে, আৰু সাংঘাতিক মানে প্ৰচণ্ড জোৰেৰে বতাহ ধুমুহা আপোনাৰ চলি আছে, আপুনি কি কৰিব বাইদেউ? বাহিৰলৈ ওলাই যাব নেকি?
বাহিৰলৈ মই ওলাই নাযাওঁ, তেতিয়া মই তেতিয়া সকলোৱে ভগৱানকেই চিন্তা কৰিব, বা ময়ো ঠিক ভগৱানকেই চিন্তা কৰিম তেতিয়া, পৰমপিতা পৰমেশ্বৰক কৰি মই প্ৰথমতে চাম যে মোৰ ঘৰৰ যিবোৰ ইলেক্ট্ৰিকৰ বস্তু চুইচবোৰ অফ আছে নে নাই, চুইচ যদি নাই মই চুইচবিলাক চব অফ কৰি দিম, দি পেলাই মই ট্ৰচটো লৈ আৰু কি কৰিম, মই ঘৰৰ ভিতৰতে নিৰাপদ ঠাইত
আপদকালীন টোপোলাটো থাকিবই
লগত, সেই টোপোলাটোৰ ওচৰত মোবাইলটো হাতত লৈ বহি থাকিম আৰু, সেইটোৰ বাহিৰেতো উপায় নাই।
মই এবাৰ আহিছোঁ ইন্দু দেৱী বাইদেউৰ ওচৰলৈ। বাইদেউ আপোনাৰ এই ধৰি লওক জীৱনত আপুনি নিশ্চয় তেনেধৰণৰ পৰিস্থিতি আপুনি যথেষ্ট বহুবাৰ আপুনি সন্মুখীন হৈছে। এতিয়া মই যদি সুধোঁ যে তেনেকুৱা সময়ত সাধাৰণতে ঘৰৰ ভিতৰত যদি আপুনি আছে, বিশেষকৈ গুৱাহাটী মহানগৰীত, সেইটো বাৰু অকণমান বেলেগ ধৰণৰ হৈ যায় কথাটো, কিন্তু আপুনি ধৰি লওক গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত ধৰি লওক আপুনি বজাৰ সমাৰ কৰিবলৈ ওলাই গৈছে আৰু তেনেকুৱা সময়তে প্ৰচণ্ড জোৰেৰে আপোনাৰ বতাহ ধুমুহা বিজুলী ঢেৰেকনি আহিছে, বাইদেউ কি কৰিব
সেইখিনি সময়ত? আচলতে সেয়া প্ৰথমটো মানুহে ভগৱান অবিহনে মানুহৰ স্থিতি নাই, গতিকে প্ৰথমে ভগৱানক চিন্তা কৰিম যে তুমি ৰক্ষা কৰা, তুমি অবিহনে মনুষ্যৰ একো নাই। আৰু যদি মই বজাৰৰ মাজত আছোঁ তেতিয়া বজাৰৰ মানুহখিনিয়ে যিটো ব্যৱস্থা গ্ৰহণ কৰে, মই দৌৰাদৌৰি নকৰোঁ, দৌৰাদৌৰি নকৰোঁ, ধৰক ওচৰতে দোকান এখন আছে বা বজাৰৰ মানুহখিনিয়ে এক ঠাইত একগোট হৈ আছে, তেতিয়া আমি সকলোৱে একগোট হৈ তেওঁক স্মৰণ কৰি আমি ধুমুহা কমালৈকে আমি তাত ৱেইট কৰিম, এইখিনিয়ে কথা। তাৰপিছত যেতিয়া আমাৰ ধুমুহা কমিব তেতিয়া লাহে লাহে আমি নিজৰ নিজৰ গন্তব্যস্থানলৈ আমি গমন কৰিম, বা কোনোবা ঘৰলৈ আহিল, কোনোবাই আধা বজাৰ কৰা বজাৰ কৰি থাকিলে, এইখিনিয়ে আমি সাধাৰণতে কৰোঁ যদি ক'ৰবাত যাওঁ, এনেকুৱা হয় পৰিস্থিতি।
নিশ্চয় শ্ৰোতাসকলে শুনি আছে আমাৰ এটি বিশেষ অনুষ্ঠান সাৰথি, আৰু আজি চাৰিগৰাকী বাইদেউৰ সৈতে আমি প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে কিছু কথা আলোচনা কৰি আছোঁ। বাইদেউ আপোনালোক প্ৰত্যেকগৰাকী বাইদেউৱে গুৱাহাটী মহানগৰীৰ একো একোগৰাকী বাসিন্দা, আপোনালোক আজি বহু বছৰ ধৰি গুৱাহাটীত বসবাস কৰি আছে আৰু এই গুৱাহাটী মহানগৰীত জনসংখ্যা বৃদ্ধিৰ লগে লগেই কিছুমান ন ন সমস্যাৰ সৃষ্টি হৈছে আৰু তাৰ ভিতৰত এটা হৈছে কৃত্ৰিম বানপানী আৰু পাহাৰ অঞ্চলৰ ভূমিস্খলন। গতিকে এই ক্ষেত্ৰত আপোনালোক এগৰাকী গুৱাহাটীৰ বাসিন্দা হিচাপে কি ক'বলৈ বিচাৰিব? প্ৰথমতে মই আহিছোঁ নিৰুপমা শৰ্মা বাইদেউৰ ওচৰলৈ।
কৃত্ৰিম বানপানীটো হৈছে কি, আজিকালি পাহাৰ সকলোতে মানে ঘৰ বনাই দিছে, ঘৰ বনাই দিয়াৰ ফলত হৈছে কি, গছ গছনি একো নাই, ওপৰৰ বৰষুণ দিলে ওপৰৰ পাহাৰৰ ওপৰৰ পৰা চব মাটি বালি আহি ড্ৰেইনত ভৰ্তি হৈ যায় আৰু সেই ড্ৰেইনবোৰ বন্ধ হৈ যায়, বন্ধ হোৱাৰ ফলত আপোনাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। সেই সেইটো আমাৰ ধৰক প্ৰশাসনক দোষ দিও লাভ নাই, সেইটো আচলতে আমি নিজে হেৰি সাৱধান হ'ব লাগিব, সকলোৱে যাতে চাব লাগিব যাতে ড্ৰেইনটোত মানে বন্ধ হৈ আছে নে নাই, বন্ধ যদি হৈ আছে, জাবৰ জোঁথৰ যদি পেলাই আছে, আপুনি পৌৰ নিগমক খবৰ দি পেলাই সেইবোৰ আঁতৰাই বা ড্ৰেইনটো চাফা কৰাই সেইবোৰ নিজেই অলপ সাৱধান ল'বও লাগিব, তে সেইবোৰ যাতে নিজে সকলোৱে আমি
বাৰু। বাইদেউ কৃত্ৰিম বানপানীৰ বিষয়ে আপোনাৰ মতামত আগবঢ়ালে, এইবাৰ মই আহিছোঁ ৰত্নাদেৱী বাইদেউৰ ওচৰলৈ। বাইদেউ আমাৰ গুৱাহাটীৰ পাহাৰ অঞ্চলৰ যিবোৰ ভূমিস্খলন বৰ্তমান সততে দেখিবলৈ পোৱা যায়, বিশেষকৈ বৰষুণৰ বতৰত, ইয়াৰ কাৰণ কি বুলি ভাবে বাইদেউ?
এইটো মই ভাবোঁ যে মোৰ ফালৰ পৰা মই কৈছোঁ,
হয়
তেওঁলোকে পাহাৰত ঘৰ বনাই প্ৰথম ভুলটো কৰিলে,
হয়
সেই ভুলৰ পৰিণতি ভোগ কৰিছে।
হয়
আৰু ইপিনে আমাৰ যিখিনি মানুহে ভৈয়ামত মানে ঘৰ বনাই আছে, ডাঙৰ ডাঙৰ অট্টালিকা বনাই আছে, বহুত মহলীয়া, সেইবিলাকত গ্ৰাউণ্ড ফ্ল'ৰত নিশ্চয়কৈ মাটি লাগে, সেই মাটিবিলাক ক'ৰ পৰা আনে? পাহাৰবোৰ কাটি কাটিয়েতো আনি পেলাই ভৰাই, গতিকে দুখী তলটো তেওঁলোকো দুখী, ঘৰ বনোৱা কিন্তু দুখী, মাটি কাটি অনা কিন্তু দুখী।
আজি বাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত বাইদেউ কিছু কথা ক'বলৈ বিচাৰিছে। আমাৰ সৈতে আছে ইন্দু দেৱী বাইদেউ। বাইদেউ কিন্তু এই নিৰ্মাণৰ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত কিছু সময়ৰ আগতে, অৰ্থাৎ এই অনুষ্ঠানটি আৰম্ভ হোৱাৰ আগতে আমাৰ সৈতে খুব ধুনীয়াকৈ কিছু আলোচনা কৰি আছিলে। মই বাইদেউক সেইকাৰণে এই আলোচনাটিত মই টানি আনিছোঁ। বাইদেউক মই সুধিব বিচাৰিছোঁ যে বাইদেউ আপুনি গুৱাহাটী মহানগৰী বিশেষকৈ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যিবোৰ ব্যৱস্থা আমি বৰ্তমান কৰি আছোঁ সেই সন্দৰ্ভত আপুনি সন্তুষ্টনে, নে আপুনি ইয়াত দুই এষাৰ কিবা ক'ব বিচাৰিব? হয় বাইদেউ,
এইটো কথাত মই একেবাৰে সন্তুষ্ট নহয়, কাৰণ ইতিমধ্যে মই ক'ব যোৱা নাই, মই বিদেশো ভ্ৰমণ কৰিছোঁ, মই ক'ব যোৱা নাই যে বিদেশৰ দৰে একেদিনাই ভাৰতবৰ্ষখনো বিদেশ হৈ যাওক, সেইটো কথা হ'ব নাই। কিন্তু মই এটা কথাই যিটো প্ৰশাসনিক বিভাগৰ যিবিলাক ব্যৱস্থা সেইবিলাক ব্যৱস্থাত অকণমান কিবা ক্ৰুটি থকা যেন মোৰ অনুভৱ হয়। কিয়নো যিবিলাক গৃহ নিৰ্মাণৰ ব্যৱস্থা যিবিলাক যেনেকৈ আমাৰ পাৰ্মিশ্যন এটা জেগাতে ধৰক চাৰি দহ বছৰ আগতে এগৰাকী ব্যক্তিয়ে ঘৰ বনালে তেওঁ ছয় ফুট ওখ কৰিলে, পিছত দহ বছৰ পিছত আৰু এগৰাকী মানুহক পাৰ্মিশ্যন দিলে তাত ঘৰ বনাবলৈ তেওঁ আৰু চাৰি ফুট ওখ কৰিলে। কিন্তু দহ বছৰ আগতে বনোৱা ব্যক্তিগৰাকীৰ ঘৰটোৰ ব্যৱস্থাত এতিয়া কি হ'ব, এতিয়াতো পানী বন্ধ হৈ যাব। গতিকে এইটো মই ভাবোঁ জনসাধাৰণ ইয়াত সজাগ হ'ব লাগে আৰু ডিপাৰ্টমেণ্টৰ লগত যিবিলাক আমাৰ মানে বিভাগ এই বিভাগৰ লগত আলোচনাৰ মাধ্যমেৰে আমি যিবিলাক গৃহ নিৰ্মাণৰ পদ্ধতি সেইবিলাকৰ অলপ সালসলনি কৰি যাতে আমাৰ একে ষ্টেণ্ডাৰেবল হয়, এটা জেগাত যদি একে নিয়মে ঘৰ হৈ যায় এইটো আমাৰ পানী বন্ধ হোৱাৰ কোনো এটা হেৰি নহয়। ওখ চাপৰ যিহেতু নহয় একে সমান ষ্টেণ্ডাৰৰ যদি আমাৰ ঘৰবিলাক হয়, দহ বছৰ আগতে যিটো পাৰ্মিশ্যন দিছে দহ বছৰ পিছত যদি আৰু সেইটো পাৰ্মিশ্যন চেঞ্জ হৈ বেলেগ ধৰণৰ ব্যৱস্থা হয় তেতিয়া তাত অসুবিধা আহি যায়। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ অকণমান বিভাগৰ লগত জনসাধাৰণ সজাগ হ'লে ইয়াৰ হয়তো কিবা এটা আমূল পৰিৱৰ্তন হ'ব। ইও এটা কাৰণ আচলতে আমাৰ কৃত্ৰিম বানপানী।
হয় শ্ৰদ্ধাসকলে শুনি আছে আমাৰ এটি বিশেষ অনুষ্ঠান সাৰথি, আৰু আজি আমি চাৰিগৰাকী বাইদেউৰ সৈতে প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে কিছু আলোচনা কৰি আছোঁ। আমি অনুষ্ঠান শেষে কৰিব লাগিব, সামৰিব লাগিব, কিন্তু তাৰ আগতে মই বাইদেউসকলৰ সৈতে আৰু কিছু কথা পাতিবলৈ বিচাৰিছোঁ যে প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণ সজাগ নহয় বুলি সততে এটি অভিযোগ উত্থাপন হয়। এই ক্ষেত্ৰত আমাৰ এই আলোচনাত উপস্থিত থকা প্ৰতিগৰাকী বাইদেউৰ মতামত আমি জানিব বিচাৰিম। মই প্ৰথমতে আহিছোঁ ৰত্নাদেৱী বাইদেউৰ ওচৰলৈ। বাইদেউ আপুনি এই বিষয়ত কি ক'ব? হয় বাইদেউ,
এই জনসাধাৰণে আমি মানে সহযোগ দিব লাগে
হয়
এই বস্তুটো, যাতে এইটো মানে একপক্ষীয় যাতে নহয়, সকলোৱে সহায় সহযোগিতাৰ মাজেৰে কামটো হ'লে এনেকুৱা অসুবিধা আমি সন্মুখীন নহওঁ।
হয়, এইবাৰ আহিছোঁ মই নিৰুপমা শৰ্মা বাইদেউৰ ওচৰলৈ। বাইদেউ, এই যিটো মই কথাটো ক'লোঁ, যিটো প্ৰশ্ন মোৰ আছিল, সেই প্ৰশ্নটোৰ সন্দৰ্ভত আপোনাৰ মতামত মই জানিব বিচাৰিম। হয় বাইদেউ, জনসাধাৰণ সজাগ নহয় বুলি সততে এটি অভিযোগ উত্থাপন হয়, এই বিষয়ত আপুনি কি ক'ব প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে? হয় বাইদেউ,
ময়ো সেইটোকে ক'ব খুজিছোঁ যে অকণমান আগতে আমাৰ এগৰাকী ইন্দু দেৱী শৰ্মাই যিটো তেওঁ মন্তব্য দিছিলে সেই মন্তব্যটো মই পুৰা সমৰ্থন কৰিছোঁ। ঠিক তেনেকেই যদি আমাৰ চৰকাৰেও বা যিবিলাক আমাৰ গৃহ নিৰ্মাণৰ কাৰণে যিবোৰ পাৰ্মিশ্যন দিয়ে সেই পাৰ্মিশ্যনবিলাক যদি ঠিক তেখেতে কোৱা নিয়মমতে যদি কৰে তেতিয়াহ'লে আমি বহুত পৰিমাণে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিম।
এইবাৰ মই আহিছোঁ আমাৰ ভাৰতী ডেকা বাইদেউৰ ওচৰলৈ। বাইদেউ আপুনি এই সন্দৰ্ভত কি ক'ব, জনসাধাৰণ সজাগ নহয় প্ৰাকৃতিক দুৰ্যোগ সন্দৰ্ভত?
জনসাধাৰণ এচাম লোক সজাগ হয় আৰু এচাম সজাগ নহয়। এতিয়া যিসকল সজাগ নহয় আমি যিসকল সজাগ আছোঁ সেইবিলাকে আমি কি কৰিব লাগে, মাজে মাজে কৰ্মশালা পাতিব লাগে। কৰ্মশালা পাতি এই প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে তেওঁলোকক যদি আমি অকণমান বুজাই দিব পাৰোঁ তেতিয়া নিশ্চয় তেওঁলোকো আমাৰ লগতে যিসকল সজাগ ব্যক্তি সচেতন ব্যক্তি তেওঁলোকৰ মতেই তেওঁলোকেও কাম কৰিব আৰু ফলত ধৰক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিপদৰ পৰা হাত সাৰিব পাৰিব। চবেইতো চব কথা নাজানে, গতিকে আমি সময় সুবিধা মিলি মাজে মাজে আমি কৰ্মশালা পাতিব লাগে। আৰু আজি আমি ইয়াত যেনেকৈ চাৰিগৰাকী ল হৈছোঁ এনেকৈ যদি আমাৰ যিবিলাক সমিতি আছে, মহিলা সমিতি আছে, এন জি অ' আছে, এইবিলাকে যদি আমি অলপ সজাগ হৈ আগবাঢ়ি যাওঁ, ৰাইজৰ মাজত ওলাই যাওঁ আৰু তেতিয়া তেওঁলোকৰ কি হ'ব, সজাগ ভাগটো আহিব। আহিলে তেতিয়া প্ৰত্যেকে যেতিয়া ৰাইজে নখ জোকাৰিলেই নহ'ব, গতিকে যেতিয়া ৰাইজ সজাগ হ'ব তেতিয়া প্ৰশাসন বিভাগো সজাগ হ'ব লাগিব আৰু চৰকাৰো সজাগ হ'ব লাগিব। তাৰমানে তেতিয়া আৰু উপায় নাই তাৰমানে। কিন্তু এচাম মানুহ আছে নিজৰ কামখিনি হ'লে মনে মনে থাকে, আনৰ অসুবিধাটো চিন্তা নকৰে। সেনেকুৱা ব্যক্তিৰ কাৰণে আজি সমাজখন এনেকুৱা হৈছে। কিছুমানে ওখকৈ বিল্ডিং বনাইছে ধৰক, তাৰ কাৰণে আমি কিছুমান মানে কি পানীত ডুবি আছোঁ। আজি মোৰ নিজৰ ঘৰটো য'ত আছে আমি তাতেই পানীত ডুবি আছোঁ, কাৰণ পিছত অহা মানুহবিলাকে ওখকৈ বিল্ডিং বনাই দিলে আৰু আগৰবিলাকো চাপৰ হ'ল। সেইকাৰণে এইবিলাক হৈ আছে, মানুহৰ মানে কমন চেন্স বোলা বস্তুটো নাই। গতিকে চিভিক্স জ্ঞানটো যাৰ নাথাকে তেতিয়ালৈকে এই মানে বিজুতিটো থাকিবই, তাৰমানে
থাকিবই। ইন্দু দেৱী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, এনেবোৰ বিষয়ত সজাগতা সৃষ্টি কৰিবলৈ সমাজত মহিলাসকলৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত বুলি আপুনি ভাবে বাইদেউ?
প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত মহিলা সজাগতাটো অতি দৰকাৰ, আৰু সেইবিলাকৰ কাৰণে লাগিব মহিলা সংস্থা, বিশেষকৈ মহিলা সংস্থা। মহিলা সংস্থা এন জি অ' আছে, আমাৰ আত্মসহায়ক গোট আছে, বিভিন্ন ধৰণৰ আমাৰ মহিলা অনুষ্ঠান আছে। গতিকে আমাৰ ভাৰতী ডেকাই কোৱাৰ নিচিনা আমি মহিলা অনুষ্ঠানবিলাকে এটা অনুষ্ঠানে যদি আগভাগ লয়, এই ওচৰে পাজৰে থকা লোকেল যিবিলাক অনুষ্ঠান আছে সকলো অনুষ্ঠানক নিমন্ত্ৰণ কৰি এখন কৰ্মশালা পাতি তাত পইণ্ট আউট কৰে যে আমি এতিয়া আমাৰ যে নলাবিলাক ভৰ্তি হৈ আমি কৃত্ৰিম বানপানীত ভুগো, যে পানীবোৰ ওলাই যাবলৈ জেগা নাই, কিয় নাই, সেইটো ক্ষেত্ৰত আমি কিয় সজাগতা আমাৰ নাই, সেই বিষয়ে আমি খৰচি মাৰি আলোচনা কৰিব পাৰোঁ এই তোমাৰ জৰিয়তে, এই আলোচনাৰ মাধ্যমৰ জৰিয়তে, কৰ্মশালাৰ জৰিয়তে। তাত আমি এনেকুৱা হ'ব লাগিব যে আমি মহিলাসকলে একগোট হ'ব লাগিব। প্ৰথমে আমি চিন্তা কৰিব লাগিব এইটো মোৰ দুৱাৰ মুখখিনি কি আছে, চাফাই আছে নে লেতেৰা আছে। প্ৰথমে মই নিজকে সংযত, নিজকে সজাগতা আনিব লাগিব যে মোক চৰকাৰে নালাগে, মই নিজেই পাৰিম। মোৰ জেগাটো, মই মোৰ নালাটোৰ ওচৰত, মোৰ নালাটো ধৰক ছাৰ্ভিচ হোৱা নাই, আজি চাৰি বছৰ ছাৰ্ভিচ হোৱা নাই, এই তোমাৰ পলিথিনেই হওক অন্য জাবৰ জোঁথৰেই হওক ভৰ্তি হৈ আছে, ঠিক বৰষুণ দিয়াৰ লগে লগে পানী বাগৰি আহি মানুহৰ চোতাল ঘৰ পাইগৈ। গতিকে এই ক্ষেত্ৰত যা যোনে বেছি ভুক্তভোগী হয় তেওঁবিলাকৰ মাজত প্ৰথম সজাগতা আহিব লাগিব যে এইটো বস্তু মই নিজেই পাৰাখিনি, মোৰ দুৱাৰ মুখখিনি মই নিজেই চাফা কৰি, মই জাবৰ জোঁথৰখিনি মই আঁতৰাই গাঁত কৰি মই নিজৰখিনি তাত জমা কৰি মই এটা সময়ত পচন সাৰ কৰি উলিয়াই দিব পাৰিম, আৰু নহ'লে আমি মই জেগাতে পুৰি পেলাই তাত সাৰ কৰি প্ৰয়োগ কৰিব পাৰিম, প্ৰথম সেইটো। কিন্তু কিছুমান এনেকুৱা আছে যিবিলাক আমি অকলে নোৱাৰোঁ, তেতিয়া আমি এই সজাগতা সৃষ্টি কৰিব লাগিব যে আমি মহিলা সংগঠনে একত্ৰিত হ'ব লাগিব, আমি ডিপাৰ্টমেণ্টত যাম যে আমাৰ এই অঞ্চলটোত ইয়াৰ পৰা ইয়ালৈ হাতী, ধৰি লওক হাতীগাঁৱৰ পৰা ভেটাপাৰালৈ এই আমাৰ নালাটো আজি চাৰি বছৰ চাফা হোৱা নাই, আমি মিউনিচিপেলিটিত যাই আমি তাত মানে হেৰি কৰিব লাগিব, এপ্লিকেশ্যন কৰিব লাগিব, দাবী কৰিব লাগিব যে এই আমাৰ নালাটো অতি শীঘ্ৰে চাফা কৰি দিব লাগে।
কাৰণ বাৰিষা বাইদেউ, আমি আপোনাৰ কথাৰ পৰা আমি গম পালোঁ যে প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে বা বিভিন্ন বিষয়ত, এনেধৰণৰ যিবোৰ সামাজিক বিষয়, সেইবোৰত সজাগতা সৃষ্টি কৰিবলৈ মহিলাসকলে যথেষ্ট প্ৰশংসনীয় ভূমিকা পালন কৰিব পাৰে, হয়নে বাইদেউ? আমি অনুষ্ঠান ইয়াতে সামৰিছোঁ, কিন্তু সামৰাৰ আগতে আজিৰ এই আলোচনাটিত চাৰিগৰাকী বাইদেৱে অংশগ্ৰহণ কৰিলে আৰু তেওঁসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেওঁসকলৰ যিখিনি মতামত বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে সেইখিনি আমি এই আলোচনাটোত অন্তৰ্ভুক্ত কৰিলোঁ। ধন্যবাদ।
অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ডক্টৰ অৰূপজ্যোতি চৌধুৰীৰ, সম্পাদনা বিতু দাসৰ, আৱহ সংগীত প্ৰাণজিৎ ডেকাৰ, অনুষ্ঠানটিৰ আঁত ধৰিলে কথাবন্ধু শ্বৰীফুজ্জামানে, কাৰিকৰী দিশত সহায় কৰিলে হেমপ্ৰকাশ মাউত আৰু ৰাজেশ শৰ্মাই। ডক্টৰ অংকুৰণ দত্ত আৰু গীতালী কাকতিৰ ওচৰত আমি বিশেষভাৱে কৃতজ্ঞ। অনুষ্ঠানটি শুনি আপুনি কেনে পালে সেয়া আমাক জনাবলৈ একেবাৰে নাপাহৰিব। আমাৰ যোগাযোগ নম্বৰকেইটা হৈছে 03-61-222-9234 আৰু 88-110-33337। নমস্কাৰ।